ইমান পৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি আগবঢ়োৱা মন কী বাত শুনিলে। আকাশবাণী গুৱাহাটী, এতিয়া আগবঢ়াইছো প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসীসকল, নমস্কাৰ। যোৱা মাহত আমি আটাইয়ে দেৱালীৰ আনন্দ উপভোগ কৰিলোঁ হওক। আগৰ কেইবাৰৰ দৰে এইবাৰো মই জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিবৰ বাবে চীন দেশৰ সৈতে থকা আমাৰ সীমান্তলৈ গ'লোগৈ। ভাৰত তিব্বত সীমান্ত আৰক্ষী বাহিনী আৰু সেনাবাহিনীৰ জোৱানসকলৰ সৈতে হিমালয়ৰ উচ্চ শিখৰত দেৱালী উদযাপন কৰিলোঁ। মই প্ৰতিবাৰেই যাওঁ, কিন্তু এইবাৰৰ অনুভৱ অলপ বেলেগ ধৰণৰ আছিল। 125 কোটি দেশবাসীয়ে যিদৰে এইবাৰৰ দেৱালী সেনা আৰু সুৰক্ষা বাহিনীৰ প্ৰতি অৰ্পণ কৰিলে, ইয়াৰ প্ৰভাৱ জোৱানসকলৰ ওপৰত বাৰুকৈয়ে পৰিল। তেওঁলোক বৰ আৱেগিক হৈ পৰিছিল। দেশবাসীয়ে যিধৰণে সেনাৰ প্ৰতি শুভেচ্ছা বাৰ্তা পঠিয়ালে, সেয়া অভূতপূৰ্ব। কেৱল যে বাৰ্তা পঠিয়ালে এনে নহয়, জনসাধাৰণ জোৱানসকলৰ সৈতে একাত্ম হৈ উঠিল। কোনোৱে কবিতা লিখিলে, কোনোৱে কাৰ্টুন আঁকিলে, ছবি আঁকিলে, প্ৰতিখন ঘৰ যেন সেনাৰ চাউনিহে হৈ উঠিল। এই চিঠিবোৰ পঢ়ি চাই ময়ো আচৰিত হৈ গৈছিলোঁ, জনসাধাৰণৰ মনত সেনাৰ প্ৰতি থকা আৱেগৰ পৰিসৰ দেখি। এইবোৰৰ মাজৰ পৰা বাছি উলিয়াই কিছু অংশ গ্ৰন্থ আকাৰে সংকলন কৰাৰো পৰামৰ্শ আহিছে। আপোনালোকৰ সহযোগত এই কামো সোনকালেই হৈ উঠিব। সেনাৰ এজন জোৱানে মোলৈ চিঠিত লিখিলে, প্ৰধানমন্ত্ৰী মহোদয়, আমি সেনাসকলে ফাকুৱা, দেৱালী সকলো উৎসৱ সীমান্ততেই পালন কৰোঁ। আটাইবোৰ সময় দেশৰ সেৱাতে উৎসৰ্গা কৰোঁ, তথাপিও উৎসৱৰ সময়ত ঘৰলৈ মনত পৰে। কিন্তু সঁচাকৈ কৈছোঁ, এইবাৰ এনে নেলাগিল। উৎসৱ পালনৰ সময়ত মই ঘৰত নাই, এই ভাৱটো এইবাৰ একেবাৰেই নাহিল। এনে লাগিল যেন 125 কোটি ভাৰতীয়ৰ সৈতে একেলগে আমি দেৱালী উদযাপন কৰিছোঁ হওক। মোৰ প্ৰিয় দেশবাসীসকল, এইবাৰৰ দেৱালীৰ সময়ত যি অনুভূতিৰ সৃষ্টি হ'ল, সেয়া কেৱল উৎসৱ পালনৰ সময়তেহে হ'ব লাগেনে? আমাৰ স্বভাৱ, প্ৰকৃতি এখন সমাজ আৰু দেশৰ ৰূপত গঢ়ি তুলিবলৈ মই আপোনালোক আটাইকে আহ্বান জনাইছোঁ। আটাইবোৰ উৎসৱৰ সময়তেই জোৱানসকলক কোনো প্ৰকাৰে মনত পেলাবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। গোটেই ৰাষ্ট্ৰ যেতিয়া সেনাৰ সৈতে থিয় হ'ব, সেনাৰ শক্তি 125 কোটি গুণ বৃদ্ধি পাব। কিছুদিন আগতে মই জম্মু কাশ্মীৰ পঞ্চায়ত সমাৰোহত প্ৰায় 40-50 জন প্ৰধানৰ সৈতে কথা পাতোঁতে সেই অঞ্চলৰ উন্নয়নৰ ব্যৱস্থাৰ লগতে ল'ৰা ছোৱালীহঁতৰ ভৱিষ্যতৰ কথা ওলাল। আমাৰ দৰে তেওঁলোকেও বিদ্যালয় জ্বলাই দিয়া ঘটনাই ল'ৰা ছোৱালীহঁতৰ ভৱিষ্যতটোও জ্বলাই দিয়া বুলি অনুভৱ কৰা কথাটোৱে মোক অভিভূত কৰিলে। এওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিবলৈ মই তেখেতসকলক অনুৰোধ কৰিলোঁ। তেখেতসকলে মোৰ অনুৰোধ মানিলে। এইবাৰ কাশ্মীৰ অঞ্চলৰ 95% ছাত্ৰ ছাত্ৰী উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল। ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে কাশ্মীৰ অঞ্চলৰ ল'ৰা ছোৱালীহঁত নিজৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিবৰ বাবে দৃঢ় সংকল্প। এই উৎসাহৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক, শিক্ষক তথা গাঁও প্ৰধানসকলকো অভিনন্দন জনাইছোঁ। মোৰ মৰমৰ ভাই ভনীসকল, এইবাৰৰ এই অনুষ্ঠানৰ বাবে পৰামৰ্শ বিচাৰোঁতে বেছিভাগেই 500 আৰু 1000 টকীয়া নোট বন্ধ কৰাৰ প্ৰসংগত বহল ব্যাখ্যা আগবঢ়াবলৈ অনুৰোধ কৰিছিল। যোৱা 8 নৱেম্বৰৰ নিশা 8 বজাত ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত দেশৰ সংশোধনৰ এক মহা অভিযানৰ কথা মই ঘোষণা কৰিছিলোঁ। ই যে এক কঠিন সিদ্ধান্ত আৰু ইয়াৰ বাবে জনসাধাৰণে যে অন্ততঃ 50 দিনমান কষ্ট ভুগিব লাগিব পাৰে, সেই কথা মই তেতিয়াই উল্লেখ কৰিছিলোঁ। যোৱা 70 বছৰে ভুগি থকা বেমাৰৰ নিৰাময় ইমান সহজসাধ্য নহয়, কিন্তু আপোনালোকৰ সমৰ্থন, সহায়, সহযোগ দেখি মই বুজি পালোঁ যে আপোনালোকে দেশৰ কল্যাণৰ বাবে হাতত লোৱা এই অভিযানৰ উদ্দেশ্য বুজি পাইছে। এনে এখন বৃহৎ দেশত 500 আৰু 1000 টকীয়া কোটি কোটি নোটৰ প্ৰচলন বন্ধ কৰি দিয়া সিদ্ধান্তটো বিশ্বৰ বহু অৰ্থনীতিবিদে বিশ্লেষণ কৰিছে। বিশ্বৰ সকলো দেশে দৃষ্টি নিক্ষেপ কৰিছে আমাৰ ফালেই। তেওঁলোকে চিন্তা কৰিছে, 125 কোটি ভাৰতীয়ই ইমান কষ্ট ভোগাৰ পিছত এই অভিযানত সফল হ'ব পাৰিবনে? 125 কোটি দেশবাসীৰ প্ৰতি ভাৰতবৰ্ষৰ আছে কেৱল শ্ৰদ্ধা, আৰু আছে এওঁলোকৰ সংকল্প পূৰ্ণ হ'ব বুলি দৃঢ় বিশ্বাস। আমাৰ দেশ জুইত পৰা সোণৰ দৰে উজ্জ্বল হৈ উঠিব। ইয়াৰ কাৰণ আপোনালোকেই। এই সফলতাও সম্ভৱ হৈ উঠিছে কেৱল আপোনালোকৰ বাবেই। সমগ্র দেশতে কেন্দ্রীয় সরকার, স্থানীয় স্বায়ত্তশাসিত সংস্থাসমূহৰ সকলো গোট, 130,000 বেংকৰ শাখা, লাখ লাখ বেংক কর্মচারী, 1.5 লাখতকৈ অধিক পোষ্ট অফিস, 1 লাখতকৈ অধিক বেংক মিত্র দিন ৰাতি এই কামত ব্যস্ত হৈ আছে, সমর্পিতভাবে ব্যস্ত হৈ আছে। সহস্র চাপৰ মাজত এই সকল লোকে বহু শান্ত চিত্তেৰে ইয়াক দেশ সেৱাৰ এক যজ্ঞ জ্ঞান কৰি এক মহান পৰিৱৰ্তনৰ প্ৰয়াস বুলি মানি কাৰ্য কৰি গৈছে। পুৱাই আৰম্ভ কৰে, ৰাতি কেতিয়া পুৱাব তাৰ কোনো সম্ভেদ নাই, কিন্তু সকলোৱে কাম কৰিব লাগিছে। আৰু এইটোৱেই কাৰণ যে ভাৰত এই ক্ষেত্ৰত সফল হ'ব, সেয়া স্পষ্ট ৰূপত ধৰা দিছে। আৰু মই দেখিছোঁ ইমান অসুবিধাৰ মাজতো বেংকৰ, পোষ্ট অফিচৰ সকলোৱে কাম কৰি আছে। আৰু যেতিয়াই মানৱতাৰ কথা আহি পৰে, তেতিয়াই তেওঁলোক দুখোজ আগবাঢ়ি থকাৰ কথা স্পষ্ট হৈ পৰে। কোনোবাই মোক ক'লে, বন্দোৱাৰ কোনোবা এজন বয়োজ্যেষ্ঠ লোকৰ দুৰ্ঘটনা ঘটিল, হঠাতে টকাৰ প্ৰয়োজন হ'ল। তাৰ স্থানীয় বেংকৰ এজন কৰ্মচাৰীৰ এই কথা চকুত পৰিল আৰু মই এই কথা জানিবলৈ পাই অত্যন্ত সুখী যে তেওঁ নিজেই তেওঁৰ ঘৰলৈ গৈ সেই বয়োজ্যেষ্ঠজনক পইচা দিলে যাতে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় হয়। এনেধৰণৰ অসংখ্য কাহিনী প্ৰতিদিনে টিভিত, মিডিয়াত, বাতৰি কাকতত আৰু কথা বতৰাত আলোচিত হৈ আছে। এই মহাযজ্ঞৰ বাবে পৰিশ্ৰম কৰা, অহোপুৰুষাৰ্থ কৰা সকলোকে মই অন্তৰভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। শক্তিৰ পৰিচয় তেতিয়াই পোৱা যায় যেতিয়া ই কৌশতীশীলৰ পৰীক্ষাত উত্তীৰ্ণ হয়। মোৰ মনত আছে যেতিয়া প্ৰধানমন্ত্ৰীৰ দ্বাৰা জন ধন যোজনাৰ অভিযান চলি আছিল আৰু বেংকৰ কৰ্মচাৰীসকলে যিদৰে ইয়াক নিজৰ কান্ধত তুলি ল'লে আৰু যি কাম যোৱা 70 বছৰে হোৱা নাছিল সেয়া তেওঁলোকে কৰি দেখুৱালে, তেওঁলোকে সামৰ্থ্যৰ পৰিচয় দিলে। আজি আকৌ এবাৰ এই প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিছে আৰু মোৰ বিশ্বাস 125 কোটি ভাৰতীয়ৰ সংকল্প, সকলোৰে সামূহিক পুৰুষাৰ্থই এই ৰাষ্ট্ৰখনক এক শক্তিলৈ ৰূপান্তৰিত হোৱাৰ বাট প্ৰশস্ত কৰি তুলিব। কিন্তু অসততা ইমান ব্যাপক ৰূপত প্ৰসাৰিত যে আজিও কিছুমান মানুহ এই অভ্যাসৰ পৰা মুক্ত নহয়। এতিয়াও কিছুলোকে ভাবে যে দুৰ্নীতিৰ এই পইচা, এই ক'লা ধন, এই হিচাপ নোহোৱা ধন, এই বেনামী পইচা কিবা নহয় কিবা এটা পথেৰে পুনৰ ব্যৱহাৰৰ মাজলৈ আহক। এনে লোকসকলে নিজৰ পইচা বচাবৰ বাবে বেআইনী পথ বিচাৰি আছে। দুখৰ কথা এইটোৱেই যে এই ক্ষেত্ৰতো তেওঁলোকে দুখীয়া মানুহখিনিক ব্যৱহাৰ কৰাৰ পথ বিচাৰিব ধৰিছে। দুখীয়া লোকসকলক ভ্ৰমিত কৰি লোভ লালসাৰ কথাৰে তেওঁলোকৰ বেংক একাউণ্টত পইচা জমা কৰি বা আন ব্যৱস্থাৰে পইচা বচাবলৈ বহুজনে চেষ্টা কৰি আছে। মই এনে লোকসকলক আজি ক'ব খুজিছোঁ, নিজকে শুদ্ধ কৰা অথবা নকৰা সেয়া নিজৰ কথা, আইন মনা বা নমনা সেয়া নিজৰ কথা, সেয়া আইনে চাব কি কৰিব লাগে। কিন্তু অনুগ্ৰহ কৰি আপোনালোকে দুখীয়া মানুহৰ জীৱনক লৈ খেলা নকৰিব। আপুনি এনেকুৱা একো নকৰিব যি কাৰ্যই কোনো দৰিদ্ৰ লোকৰ নাম সাঙুৰে আৰু পাছত পৰীক্ষা যেতিয়া কৰা হ'ব তেতিয়া যাতে আপোনাৰ কুকৰ্মৰ কাৰণে তেওঁ সমস্যাত নপৰে। তদুপৰি বেনামী সম্পত্তিৰ ক্ষেত্ৰত এনে আইন প্ৰস্তুত কৰা হৈছে, তাতেই উল্লেখ আছে যে আইন ভংগকাৰীৰ কেনে কঠোৰ শাস্তি হ'ব পাৰে। আৰু চৰকাৰেও নিবিচাৰে দেশবাসীৰ কোনো সমস্যা হওক। মধ্যপ্ৰদেশৰ জনৈক শ্ৰীমান আশীষে এই 500 আৰু 1000 টকীয়া নোট বন্ধৰ মাধ্যমেৰে দুৰ্নীতি আৰু কলাধনৰ বিৰুদ্ধে যি যুঁজ দিয়া হৈছে তাক সমৰ্থন কৰি টেলিফোনযোগে মোক কৈছে, সেয়া উদ্ধৃতি মই দিছোঁ। তেওঁ কৈছে, মহোদয় নমস্কাৰ, মোৰ নাম আশীষ পাৰে। মই মধ্যপ্ৰদেশৰ হৰ্দা জিলাৰ তিৰালি তহচিলৰ অন্তৰ্গত তিৰালি গাঁৱৰ বাসিন্দা। আপুনি যি 500 আৰু 1000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিছে সি যথেষ্ট প্ৰশংসনীয় কাৰ্য বুলি মই ভাবোঁ। মই বিচাৰোঁ মন কী বাতত আপুনি একাধিক উদাহৰণেৰে সৈতে এই কথা উল্লেখ কৰক যে জনতাই যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হোৱা সত্ত্বেও আপোনাৰ এই কামৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়ন হোৱাটো কামনা কৰিছে, আপোনাক স্বাগতম জনাইছে, ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব আৰু কেচলেছ ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হ'ব। মই আপোনাক সৰ্বতোপ্ৰকাৰে সমৰ্থন জনাওঁ আৰু দেশৰ অগণন জনতাৰ সৈতে ময়ো আছো। ঠিক এনেকুৱা আৰু এটা ফোন কল মই পাইছোঁ কৰ্ণাটকৰ শ্ৰীযুত এলাপ্পা ৱালেংকৰৰ পৰা। তেওঁ কৈছে, মৰিডাঙৰীয়া নমস্কাৰ, মই কৰ্ণাটকৰ কোপ্পল জিলাৰ এখন গাঁৱৰ পৰা কৈছোঁ। আপোনাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আপুনি কৈছিল ভাল দিন আহিব, কিন্তু কোনোৱেই সপোনতো ভবা নাছিল এনেকুৱা বৃহৎ পদক্ষেপ আপুনি ল'ব বুলি। 500 আৰু 1000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি কলাধন জমাকাৰী আৰু দুৰ্নীতিপৰায়ণ লোকক আপুনি এটা ভাল শিক্ষা দিলে। ভাৰতবাসীৰ বাবে এনেকুৱা ভাল দিন বোধহয় আৰু নাহিব। ইয়াৰ বাবে আপোনাক ধন্যবাদ। কিছুমান কথা প্ৰচাৰ মাধ্যমৰ জৰিয়তে, মানুহৰ নিজৰ মাজত আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে জানিব পাৰিলে কাম কৰাৰ উৎসাহো বাঢ়ি যায়। ইমানেই আনন্দ অনুভৱ হয়, ইমানেই গৰ্ব অনুভৱ কৰোঁ যে মোৰ দেশৰ সাধাৰণ জনতাৰো অদ্ভুত ক্ষমতা আছে। পৰিস্থিতি পৰিৱৰ্তনৰ দিশ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে। মহাৰাষ্ট্ৰৰ অকোলাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 6ৰ কাষত এখন ৰেষ্টুৰেণ্ট আছে। তাত তেওঁলোকে এখন বৃহৎ হোৰ্ডিং লগাইছে য'ত লিখা আছে, আপোনাৰ হাতত যদি পুৰণি নোট আছে আৰু আপুনি যদি আমাৰ ইয়াত খাদ্য গ্ৰহণ কৰিব বিচাৰে তেনেহ'লে আপুনি বিল পৰিশোধৰ কথা চিন্তা কৰিব নালাগে, নিশ্চিন্ত মনে আপুনি আহাৰ গ্ৰহণ কৰক আৰু ঘূৰি যাওক। যেতিয়া পুনৰ আপুনি এইফালেদি যাব তেতিয়া পৰিশোধ কৰিলেই হ'ল। আৰু দেখা গৈছে মানুহ তালৈ যায়, খাদ্য গ্ৰহণ কৰি উভতি যায় আৰু 2-4-6 দিনমানৰ পিছত সেইফালে গ'লেই দিবলগীয়া ধন পৰিশোধ কৰি উভতি আহে। এয়াই হৈছে আমাৰ দেশৰ শক্তি, য'ত আছে সেৱাৰ মনোভাৱ, ত্যাগৰ ভাৱ আৰু কৰ্মত প্ৰয়োগৰ মানসিকতা। নিৰ্বাচনৰ সময়ত মই ৰাইজৰ সৈতে চায়ে পে চৰ্চা নামে বিভিন্ন ঠাইত বহু আলাপ কৰিছিলোঁ। যি চাহমেলে সমগ্ৰ বিশ্বতে প্ৰসিদ্ধি লাভ কৰিছিল, এই চায়ে পে চৰ্চা অৰ্থাৎ চাহমেল শব্দ ক'বলৈ বিশ্বৰ বহু দেশৰ নাগৰিকে শিকিছিল, কিন্তু মই নাজানিছিলোঁ যে এই চায়ে পে চৰ্চাৰ যোগেদি বিয়াও হয়। মই জানিব পাৰিছোঁ যে যোৱা 17 নৱেম্বৰ তাৰিখে গুজৰাটৰ চুৰাটত চায়ে পে চৰ্চাৰ জৰিয়তে এখন বিয়া অনুষ্ঠিত হৈ গৈছে। গুজৰাটৰ চুৰাটৰ এগৰাকী যুৱতীয়ে নিজৰ ঘৰলৈ বিয়াত যিসকল লোক আহিল তেওঁলোকক কেৱল চাহ খুৱালে আৰু কোনো সংগীতানুষ্ঠান কৰা নাই, খোৱা বোৱাৰ একো আয়োজন নাই, একোৱেই কৰা নাই, কাৰণ নোটবন্দীৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত কিছু সমস্যাও হৈছিল। দৰাঘৰৰ লোকেও তাক একেই সন্মানজনকভাৱে গ্ৰহণ কৰিলে। চুৰাটৰ ভৰত মাৰু আৰু দক্ষা পৰমাৰে নিজৰ বিবাহৰ যোগেদি দুৰ্নীতিৰ বিৰুদ্ধে, কলাধনৰ বিৰুদ্ধে এই যি যুঁজ চলিছে তাত নিজৰ বৰঙণি আগবঢ়ালে। এয়া এক প্ৰেৰণাদায়ক কথা। নৱবিবাহিত ভৰত আৰু দক্ষাক মই বহু আশীৰ্বাদ দিছোঁ আৰু বিবাহৰ এই সুযোগকো এক মহৎ যজ্ঞলৈ পৰিৱৰ্তন কৰি এক নতুন সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে বহুত অভিনন্দন জনাইছোঁ। আৰু যেতিয়া এনে সংকট আহি পৰে মানুহে অতি সুন্দৰ পথো উলিয়াই লয়। মই এবাৰ টিভিৰ বাতৰিত দেখিছিলোঁ, ৰাতি দেৰিকৈ আহিছিলোঁ, তেতিয়া চাই আছিলোঁ, অসমত ঢেকিয়াজুলি নামৰ এখন সৰু ঠাই আছে। চাহ মজদুৰসকল থাকে আৰু চাহ মজদুৰে সাপ্তাহিক ৰূপত পইচা পায়। এতিয়া 2000 টকীয়া নোট পালে, তেওঁ কি কৰিলে জানেনে? ওচৰৰে 4গৰাকী মহিলাক গোটাই লৈ একেলগে বজাৰ কৰিলে আৰু 2000 টকীয়া নোটেৰে পে'মেণ্ট কৰিলে। তেতিয়া তেওঁক কম মূল্যৰ নোটৰ কোনো প্ৰয়োজনেই নহ'ল, কাৰণ চাৰিও মিলি প্ৰয়োজনীয় সামগ্ৰী কিনিলে আৰু ঠিক কৰিলে যে অহা সপ্তাহত লগ হ'লে তাৰ হিচাপখিনি তেওঁলোকে কৰি ল'ব। মানুহে নিজেই বিকল্প পথৰ সন্ধান কৰিছে আৰু তাৰ পৰিৱৰ্তনো চাওক। চৰকাৰলৈ এটি বাৰ্তা আহিছে যে অসমৰ চাহ বাগিচাৰ লোকসকলে কৈছে যে তাতো ATM স্থাপন কৰিব লাগে। চাওকচোন কিদৰে গাঁৱৰ জীৱনতো পৰিৱৰ্তন আহিছে। এই অভিযানত কিছু লোকে তৎকালীন লাভ অৰ্জন কৰিলে, দেশে অনাগত সময়ত সুফল লাভ কৰিব, কিন্তু কিছু লোকেতো তৎকালীন ফল লাভ কৰিলে। অলপ পৰিসংখ্যা বিচাৰিলোঁ কিনো হৈছে। তেতিয়া মই সৰু সৰু যিবোৰ চহৰ আছে তাৰ কিছু তথ্য লাভ কৰিলোঁ। প্ৰায় 40-50খন চহৰৰ যি তথ্য মই লাভ কৰিলোঁ যে নোট বন্ধ হোৱাৰ বাবে তেওঁলোকৰ যিমান পুৰণা নোট আছিল মানুহে কৰ আদায় দিয়া নাছিল, পানীৰ কৰ নিদিয়ে, বিদ্যুতৰ মাচুল নিদিয়ে, পইচা নিদিছিলেই। আৰু আপোনালোকে ভালদৰে জানে যে দুখীয়া লোকে দুদিন আগতেই সকলো আদায় দিয়াৰ অভ্যাস আছে। এই যে ডাঙৰ ডাঙৰ মানুহবোৰ আছে যাৰ বহু ভাল চিনাকিও আছে, যিয়ে জানে যে তেওঁলোকক সোধোতা কোনো নাই, তেওঁলোকেহে কেৱল পইচা নিদিয়ে আৰু তাৰ বাবে বহু ধন আদায় দিবলৈ থাকি যায়। সকলো পৌৰ নিগমৰ কৰ অতি বেছি 50% আদায় কৰিব পৰা যায়, কিন্তু এইবাৰ 8 তাৰিখৰ এই নিৰ্ণয়ৰ কাৰণে সকলোৱে নিজৰ পুৰণা নোট জমা কৰিবলৈ উদগ্ৰীৱ হৈ পৰিল। 47খন চহৰৰ নিকায়সমূহত যোৱা বছৰৰ এই সময়ত 3,350,000 কোটিৰ কৰ লাভ কৰিছিল। আপুনি জানি আচৰিত হ'ব, আনন্দিতও হ'ব, এই এসপ্তাহত সেই নিকায়সমূহে 13,000 কোটি টকা লাভ কৰিছে। ক'ত 3,450,000 আৰু ক'ত 13,000 কোটি, আৰু সেয়াও প্ৰত্যক্ষভাৱে পোৱা গৈছে। এতিয়া সেই পৌৰ নিকায়সমূহে 4 গুণ অধিক ধন লাভ কৰিলে যেতিয়া, এয়া স্বাভাৱিক কথা যে দুখীয়া বস্তি এলেকাবোৰত আৱৰ্জনা পেলোৱাৰ সুব্যৱস্থা হ'ব, পানীৰ ব্যৱস্থা হ'ব, অংগনবাড়ীৰো ব্যৱস্থা হ'ব। এনে বহু উদাহৰণ মই লাভ কৰিছোঁ য'ত ইয়াৰ প্ৰত্যক্ষ সুফল দেখিবলৈ পোৱা গৈছে। ভাই ভনীসকল, আমাৰ গাঁও, আমাৰ কৃষকসকল দেশৰ অৰ্থব্যৱস্থাৰ এক মজবুত খুঁটা। এফালে অৰ্থব্যৱস্থাত এই ন পৰিৱৰ্তনৰ ফলত সমস্যাৰ মাজত সকলো নাগৰিকে নিজেই নিজকে খাপ খুৱাই লৈছে। মই দেশৰ কৃষকসকলক আজি বিশেষভাৱে অভিনন্দন জনাব খুজিছোঁ। মই এইবাৰ শস্য সিঁচাৰ পৰিসংখ্যা লৈছিলোঁ। মই আনন্দিত, ঘেঁহুৱেই হওক, দাইলেই হওক, তিলেই হওক, 20 নৱেম্বৰলৈ মোৰ হাতত তথ্য আছিল যে বিগত বৰ্ষৰ তুলনাত এই শস্য সিঁচাৰ মাত্ৰা এইবাৰ বৃদ্ধি পাইছে। সমস্যাৰ মাজতো খেতিয়কে বিকল্প বিচাৰিছে। চৰকাৰেও বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে য'ত কৃষক ৰাইজ আৰু গাঁওবোৰক প্ৰাধান্য দিয়া হৈছে। তাৰ পিছতো সমস্যাটো আছেই, কিন্তু মোৰ বিশ্বাস যে যি কৃষকে আমাৰ সকলো সমস্যা প্ৰাকৃতিক সমস্যাই হওক তাৰ সন্মুখীন হৈ সদায় হাৰ নমনাকৈ থাকে, এই সময়তো তেওঁ শীৰ্ণত নকৰে। আমাৰ দেশৰ মুদ্ৰা ব্যৱসায়ী, তেওঁলোকে নিয়োগৰ সুবিধাও দিয়ে, আৰ্থিক কাম কাজো বৃদ্ধি কৰে। যোৱা বাজেটত আমি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ যে ডাঙৰ ডাঙৰ মলবোৰৰ দৰে গাঁৱৰ সৰু সৰু দোকানীবোৰেও এতিয়া 24 ঘণ্টাই নিজৰ ব্যৱসায় চলাব পাৰিব, আইনে তেওঁলোকক বাধা নিদিয়ে। কাৰণ ডাঙৰ ডাঙৰ মলবোৰ 24 ঘণ্টাই খোলা থাকিলে গাঁৱৰ দুখীয়া দোকানীবোৰে এই সুবিধা কিয় নাপাব। মুদ্ৰা যোজনাৰ দ্বাৰা ঋণ দিয়াৰ দিশত বহু পদক্ষেপ লোৱা হৈছে। মুদ্ৰা যোজনাৰ দ্বাৰা এই সৰু সৰু লোকক লাখ লাখ টকা দিয়া হৈছে, কাৰণ কোটি কোটি লোকে এই সৰু সৰু ব্যৱসায় কৰে আৰু লক্ষ লক্ষ টকাৰ ব্যৱসায়ক গতি প্ৰদান কৰে। কিন্তু এই সিদ্ধান্তৰ বাবে তেওঁলোকৰো সমস্যা হোৱাটো স্বাভাৱিক। মই দেখিছোঁ যে এতিয়াতো আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে প্ৰযুক্তিৰ জৰিয়তে মোবাইল এপৰ যোগেদি, মোবাইল বেংকিঙৰ দ্বাৰা, ক্ৰেডিট কাৰ্ডৰ যোগেদি নিজ নিজ ধৰণে গ্ৰাহকক সেৱা আগবঢ়াই আছে, বিশ্বাসৰ আধাৰতো কৰি আছে। আৰু মই ক্ষুদ্ৰ ব্যৱসায়ী ভাই ভনীসকলক ক'ব বিচাৰোঁ যে সুযোগ আহিছে, আপুনিও ডিজিটীয় পৃথিৱীত প্ৰৱেশ কৰক। আপুনিও নিজৰ মোবাইল ফোনত বেংকৰ এপ ডাউনলোড কৰি লওক। আপুনিও ক্ৰেডিট কাৰ্ডৰ বাবে POS মেচিন লওক। আপুনিও নগদ ধন নোহোৱাকৈ ব্যৱসায় যে কৰিব পৰা যায় সেয়া শিকি লওক। আপোনালোকে চাওক, ডাঙৰ ডাঙৰ মলবোৰে প্ৰযুক্তিৰ মাধ্যমেৰে নিজৰ ব্যৱসায় যিধৰণে প্ৰসাৰিত কৰিছে, এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়েও এই সামান্য উপভোক্তা অনুকূল প্ৰযুক্তিৰ দ্বাৰা নিজৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰে। কিবা বেয়া হোৱাৰ প্ৰশ্নই নুঠে, বৃদ্ধি কৰাৰ সুযোগ এয়া। মই আপোনালোকক আহ্বান জনাইছোঁ, নগদ ধনবিহীন সমাজ গঢ়াত আপুনিও বৃহৎ বৰঙণি যোগাব পাৰে। আপুনি নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে নিজৰ মোবাইলতে সম্পূৰ্ণ বেংকিং ব্যৱস্থাটো গঢ় দিব পাৰে আৰু নোটৰ ব্যৱহাৰৰ সলনি বহু বিকল্প আছে যাৰ দ্বাৰা আমি বাণিজ্যিক কাম কাজ কৰিব পাৰোঁ। প্ৰযুক্তিগত পথ আছে, ই সুৰক্ষিত আৰু ত্বৰিত গতিত কাম সমাধা কৰিব পাৰে। মই আশা কৰিম যে আপুনি মাত্ৰ এই অভিযানক সফল কৰাত সহযোগ কৰক। ইমানেই নহয়, আপুনি পৰিৱৰ্তনৰ নেতৃত্ব দিয়ক আৰু মোৰ বিশ্বাস আপুনি পৰিৱৰ্তনৰ নেতৃত্ব দিবলৈ সক্ষম। গ্ৰাম্যাঞ্চলৰ বেপাৰ বাণিজ্যতো আপোনালোকে এই টেকন'লজিৰ সম্পূৰ্ণ প্ৰয়োগ কৰিব পাৰিব। মই মোৰ শ্ৰমিক ভাই ভনীসকলকো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ বহুত শোষণ হৈছে। কাগজত এটা মজুৰি লিখা থাকে আৰু হাতত অন্য এটা মজুৰিহে আহি পৰেহি। যদি কেতিয়াবা সম্পূৰ্ণ মজুৰি পোৱাও হয়, বাহিৰত কোনোবা ৰৈ থাকে যাক কমিছন দিবলগীয়া হয়, আৰু শ্ৰমিকসকলে উপায়হীন হৈ এই শোষণ ব্যৱস্থাটো জীৱনৰ এটা অংশ কৰি ল'বলগীয়াত পৰে। এই নতুন ব্যৱস্থাটোৰ অধীনত আমি বিচাৰিছোঁ যে আপোনালোকৰ বেংকত একাউণ্ট থাকক, আপোনাৰ মজুৰি আপোনাৰ বেংকত জমা হওক যাতে ন্যূনতম মজুৰিৰ ব্যৱস্থাটো পালন কৰিব পৰা যায়। আপোনালোক সকলোৱে সম্পূৰ্ণ মজুৰি লাভ কৰক, কাকো আপোনালোকে কমিশন দিবলগীয়া নহওক, আপোনালোকৰ ওপৰত চলি থকা শোষণ বন্ধ হওক, আৰু এবাৰ আপোনাৰ বেংকত টকা যদি আহি যায়, আপুনিও এই সৰু মোবাইল ফোনটোৰে, কোনো বিশেষ স্মাৰ্টফোনৰ প্ৰয়োজন নাই, আপোনাৰ এই সৰু মোবাইল ফোনটো এতিয়া আপোনাৰ ই জোলোঙা, আপুনি সেই মোবাইল ফোনটোৰে আপোনাৰ ওচৰ পাজৰৰ সৰু সুৰা দোকানতো বস্তু কিনিব পাৰে, সেইটোৰে পইচাও দিব পাৰে। সেইবাবে মই শ্ৰমিক ভাই ভনীসকলক এই যোজনাটোৰ অংশীদাৰ হ'বলৈ বিশেষভাৱে আহ্বান কৰিছোঁ, কিয়নো এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত মই দেশৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবে, কৃষকসকলৰ বাবে, শ্ৰমিকসকলৰ বাবে, বঞ্চিত তথা পীড়িতসকলৰ বাবে ল'বলগীয়া হৈছে। তেখেতসকলৰ লাভ্যাংশ তেখেতসকলে পাব লাগিব। আজি মই বিশেষকৈ যুৱ বন্ধুসকলৰ সৈতে কথা পাতিব খুজিছোঁ। আমি বিশ্বৰ সন্মুখত সাহসেৰে কওঁ যে ভাৰত এনেকুৱা এখন দেশ যাৰ 65% জনসংখ্যা 35 বছৰ বয়সৰ তলৰ। আপোনালোক মোৰ দেশৰ যুৱক আৰু যুৱতী, মই জানো মোৰ সিদ্ধান্ত আপোনালোকৰ পছন্দ হৈছে। মই এইটো কথাও জানো আপোনালোকে মোৰ এই সিদ্ধান্তক সমৰ্থন কৰে, আৰু মই এইটোও জানো যে আপোনালোকে মোৰ এই সিদ্ধান্ত ইতিবাচক দিশে আগবঢ়াই নিয়াত বহুত সহযোগো কৰিছে। বন্ধুসকল, আপোনালোকেই মোৰ সেনানী, আপোনালোকেই মোৰ প্ৰকৃত সহযোগী। ভাৰত মাতৃক সেৱা কৰাৰ এক সুবৰ্ণ সুযোগ আমাৰ সন্মুখত আহি পৰিছে, দেশক আৰ্থিক উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ সুযোগ আহি পৰিছে। মোৰ নজোৱানসকল, আপোনালোকে মোক সহায় কৰিবনে? মোক সহযোগ কৰিলেই কামটো হৈ যোৱাটো কিন্তু সম্ভৱ নহয়। আজিৰ জগতখনৰ বিষয়ে যিমান অভিজ্ঞতা আপোনালোকৰ আছে, আগৰ চাম মানুহৰ নাই। হয়তো আপোনাৰ পৰিয়ালৰ ডাঙৰ ভাতৃয়ে এই বিষয়ে নাজানে, আৰু পিতৃ মাতৃ, খুৰা খুৰী, মামা মামীয়েও হয়তো নাজানে। আপুনি এপ কি সেইটো জানে, অনলাইন বেংকিং কি সেইটো জানে, অনলাইন টিকেট বুকিং কেনেকৈ কৰা হয় সেইটোও জানে। আপোনাৰ বাবে এইবোৰ কথা অতি সাধাৰণ আৰু আপুনি ব্যৱহাৰো কৰি আছে। কিন্তু আজি দেশে যিটো মহান কৰ্ম কৰিব খুজিছে, সেয়া আমাৰ সপোন, এখন কেচলেছ সমাজ। এইটো ঠিক যে 100% কেচলেছ সমাজ গঢ়াটো সম্ভৱ নহয়, কিন্তু নতুন ভাৰতে লেছ কেছ এখন সমাজৰ আৰম্ভণিটো কৰিব পাৰে। যদি এবাৰ আমি এখন লেছ কেছ সমাজৰ আৰম্ভণি কৰি দিওঁ, তেন্তে কেচলেছ সমাজ গঠনৰ সপোন দূৰৈত নহয়। আৰু মই এই ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয় সহযোগ বিচাৰিছোঁ। সময় লাগিব, নিজৰ সংকল্প লাগিব, আৰু আপোনালোকে মোক নিৰাশ নকৰে সেই বিশ্বাস মোৰ আছে, কিয়নো আমি সকলোৱেই হিন্দুস্তানৰ দৰিদ্ৰ লোকসকলৰ জীৱনৰ পৰিৱৰ্তন কৰাৰ হকে ইচ্ছা থকা লোক। আপোনালোকে জানে, কেচলেছ সমাজৰ বাবে, ডিজিটেল বেংকিঙৰ বাবে, মোবাইল বেংকিঙৰ বাবে আজিকালি কিমান যে সুবিধা আছে। প্ৰত্যেকটো বেংকৰে অনলাইনৰ সুবিধা আছে। হিন্দুস্তানৰ প্ৰতিটো বেংকৰ নিজৰ মোবাইল এপ আছে। প্ৰত্যেক বেংকৰ নিজৰ ৱালেট আছে। ৱালেট মানে হ'ল ই জোলোঙা। বিভিন্ন প্ৰকাৰৰ কাৰ্ডৰ প্ৰৱৰ্তন কৰা হৈছে। জন ধন যোজনাৰ অধীনত ভাৰতৰ কোটি কোটি দুখীয়া পৰিয়ালৰ হাতত ৰূপে কাৰ্ড আছে। আৰু 8 তাৰিখৰ পাছত যিসকলে ৰূপে কাৰ্ডৰ ব্যৱহাৰ কমকৈ কৰিছিল, তেওঁলোকে এতিয়া ইয়াৰ প্ৰচুৰ ব্যৱহাৰ কৰিবলৈ লৈছে। আনকি দুখীয়া লোকসকলেও ৰূপে কাৰ্ডৰ ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছে, আৰু প্ৰায় 3% এই ক্ষেত্ৰত বৃদ্ধি হৈছে। যেনেকৈ মোবাইল ফোনৰ প্ৰিপেইড কাৰ্ড আহে, তেনেকৈ বেংকতো পইচা খৰচ কৰিব পৰা প্ৰিপেইড কাৰ্ড পোৱা যায়। ব্যৱসায় কৰিবলৈ এখন সুন্দৰ প্লেটফৰ্ম UPI, যাৰ জৰিয়তে আপুনি কিনিবও পাৰে, পইচাও পঠিয়াব পাৰে, পইচা ল'বও পাৰে। আৰু এই কামটো ইমান সহজ যিমান সহজ হোৱাটছএপ ব্যৱহাৰ কৰাটো। যি পৰ্যায়ৰে পঢ়া লিখা কৰা ব্যক্তি নহওক, তেওঁলোকেও আজিকালি হোৱাটছএপ কেনেদৰে কৰে সেয়া জানে, ফৰৱাৰ্ড কেনেদৰে কৰে সেই কথা জানে। ইমানেই নহয়, টেকন'লজি ইমান সহজ সৰল হৈ উঠিছে যে এই কামৰ কাৰণে কোনো ডাঙৰ স্মাৰ্টফোনৰো প্ৰয়োজন নাই। সাধাৰণ সুবিধাৰ যি ফোন আছে, সেইটোৰেও কেশ ট্ৰেন্সফাৰ কৰিব পৰা যায়। ধুবিয়েই হওক, পাচলি বেপাৰীয়েই হওক, গাখীৰ বেচোতাই হওক, খবৰ কাগজৰ হোকাৰেই হওক, চাহ দোকানীজনেই হওক, চানাচুৰ বিক্ৰেতাই হওক, সকলোৱে ইয়াৰ ব্যৱহাৰ সুন্দৰকৈ কৰিব পাৰে। আৰু ময়ো এই ব্যৱস্থা অধিক সৰল কৰাটো বিচাৰোঁ। সকলো বেংকেই এই ক্ষেত্ৰত কাম কৰি আছে, আৰু আমিও অনলাইন চাৰ্জ বাতিল কৰি দিছোঁ। কেৱল এয়াই নহয়, এনেধৰণৰ কাৰ্ড ব্যৱহাৰ কাৰ্যত যি মাচুল দিবলগীয়া হয় সেয়াও আমি সমাপ্ত কৰি দিছো, যাৰ উল্লেখ আপোনাসৱে যোৱা 2-4 দিন ধৰি বাতৰি কাকতত পঢ়িবলৈ পাইছে। ইয়াৰ দ্বাৰা এখন কেচলেছ সমাজ গঢ়ি তোলাটো সম্ভৱ হৈ পৰিব। মোৰ যুৱ বন্ধুগণ, এইবিলাক সকলো হোৱাৰ পাছতো এটা প্ৰজন্ম এনে আছে যিটো এতিয়াও এই বিষয়ত অজ্ঞ হৈ আছে। মই ভালদৰেই জানো আপোনালোক সকলোৱেই এই মহৎ কাৰ্যৰ সৈতে জড়িত হৈ পৰিছে। হোৱাটছএপত যিদৰে আপোনাসৱে সুপৰামৰ্শ, সৃজনীমূলক বাৰ্তা দিয়ে, শ্লোগান, কবিতা, কাহিনী, কাৰ্টুন, নতুন নতুন কল্পনা, খুহিতীয়া কথা সকলোবোৰেই মই চাওঁ। আৰু প্ৰত্যাহ্বানৰ আধিক্যৰ মাজতো যে আমাৰ যুৱশক্তিৰ মাজত সৃজনী শক্তি অটুট আছে সেই কথা ভাবি বিস্ময়াভিভূত হওঁ আৰু ভাবোঁ, যিদৰে প্ৰাচীন কোনো কালত যুদ্ধভূমিত পবিত্ৰ গীতাৰ জন্ম হৈছিল, আমাৰ ভাৰতভূমিৰ এই বিশেষত্ব যে আজিৰ এই যুগসন্ধিত আমাৰ নৱপ্ৰজন্মৰ মৌলিক সৃজন শক্তি প্ৰকট হৈ পৰিছে। মই আমাৰ নৱপ্ৰজন্মক আহ্বান জনাওঁ, মোক এই কাৰ্য ৰূপায়ণৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন। মই পুনৰ দোহাৰো, মোক আপোনালোকে সহায় কৰক আৰু মোৰ বিশ্বাস আপোনাসৱৰ সহায় মই পাম। আপোনালোক এই কেচলেছ সমাজ গঢ়াৰ দিশত যি আন্দোলন চলিছে তাৰ সেনানী হওক। আপোনাৰ মোবাইল ফোনটোতে অনলাইনত ব্যয় কৰিবলগীয়া যিমানবোৰ টেকন'লজি আছে সকলোবোৰ মজুত আছে। ইমানেই নহয়, প্ৰত্যেকদিনা আধা ঘণ্টা, এঘণ্টা বা দুঘণ্টা খৰচ কৰি 10টা পৰিয়ালক আপুনি এই টেকন'লজিৰ বিষয়ে অৱগত কৰাওক, কেনেকৈ এই টেকন'লজি ব্যৱহাৰ কৰিব লাগে, নিজৰ বেংকৰ এপ ডাউনলোড কেনেকৈ কৰে, আপোনাৰ খাতাত জমা থকা ধনৰাশি কেনেকৈ ব্যয় কৰিব, দোকানীক কেনেকৈ দিব, সেই বিষয়ে দোকানীসকলকো শিকাওক আৰু অন্যসকলকো শিকাওক। আপোনালোকে স্বেচ্ছাই এই কেচলেছ ছ'চাইটিৰ কাগজৰ নোটৰ চক্ৰটোৰ পৰা বাহিৰলৈ ওলোৱাৰ এই মহাভিযানৰ, দেশখনক ভ্ৰষ্টাচাৰৰ পৰা মুক্ত কৰাৰ অভিযানৰ, কোলা টকাৰ পৰা মুক্তি দিয়াৰ অভিযানৰ, জনগণক কঠিন সমস্যাৰ পৰা মুক্ত কৰাৰ অভিযানৰ নেতৃত্ব বহন কৰিব পাৰে। ৰূপে কাৰ্ডৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেই কথা যদি আপুনি জনগণক শিকাই দিয়ে, তেন্তে দৰিদ্ৰসকলে আপোনাক আশীৰ্বাদ দিব। সাধাৰণ নাগৰিকক এই ব্যৱস্থাটো শিকাই দিলে সকলোবোৰ চিন্তাৰ পৰা তেওঁলোকে মুক্তি লাভ কৰিব। যদিহে দেশৰ যুৱচাম এই কাৰ্যত ব্ৰতী হয়, তেন্তে মই নেভাবোঁ যে সৰহ দিন সময় লাগিব। এমাহৰ ভিতৰতে আমি বিশ্বত এখন নতুন আধুনিক হিন্দুস্থানৰ ৰূপত থিয় দি উঠিম। আৰু এইটো কাম আপুনি আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তেই কৰিব পাৰিব। প্ৰতিদিনে 10 ঘৰ মানুহলৈ গৈ 10 ঘৰ মানুহক সাঙুৰি এই কাম আপুনি কৰিব পাৰে। মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, আহক কেৱল সমৰ্থন নহয়, আমি এই পৰিৱৰ্তনৰ সেনানী হওঁ, আমি পৰিৱৰ্তন সাধিমেই। দেশক কোলা ধন আৰু ভ্ৰষ্টাচাৰৰ পৰা মুক্তি দিয়াৰ এই যুঁজ আমি আগবঢ়াই নিম। বিশ্বৰ বহুবোৰ দেশতে যুৱচামে পৰিৱৰ্তন সাধন কৰিছে। এই কথা অনস্বীকাৰ্য যে পৰিৱৰ্তন কেৱল যুৱচামেহে কৰিব পাৰে, সুস্থ আন্দোলন যুৱচামেহে কৰিব পাৰে। কেনিয়াই এক পদক্ষেপ ল'লে, এম পেছা নামেৰে এটা মোবাইল এপ তৈয়াৰ কৰিলে, এটা টেকন'লজিৰ প্ৰচলন কৰিলে, আৰু এতিয়া আফ্ৰিকাৰ কেনিয়াত সকলোবোৰ ব্যৱসায় বাণিজ্য এই এম পেছাৰ জৰিয়তে হয়। দেশখনে এক বৃহৎ আন্দোলনৰ সূচনা কৰিলে। মোৰ প্ৰিয় যুৱক যুৱতীসকল, মই পুনৰবাৰ অতি আগ্ৰহেৰে আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকে এই অভিযান আগুৱাই নিয়ক। প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, NCC, NSS সকলোৱে ব্যক্তিগত ৰূপত বা সমূহীয়াভাৱে এই কাম আগবঢ়াই নিবৰ বাবে মই আমন্ত্ৰণ জনাইছোঁ। আহক আমি এই কাম আগবঢ়াই নিওঁ। দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ এই উত্তম সুযোগ আমি অথলে যাবলৈ দিব নালাগে। প্ৰিয় ভাই ভনীসকল, আমাৰ দেশৰ এগৰাকী মহান কবি হৰিবংশ ৰায় বচ্চনৰ আজি জন্মদিন। এই দিনটোত শ্ৰী অমিতাভ বচ্চনজীয়ে স্বচ্ছতা অভিযানৰ বাবে এটা আহ্বান জনাইছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অমিতাভজীয়ে মনে প্ৰাণে এই স্বচ্ছতা অভিযানক আগবঢ়াই নি আছে। এনেহে লাগে যেন স্বচ্ছতা অভিযান তেওঁৰ শিৰাই শিৰাই বিয়পি পৰিছে। সেয়ে পিতৃৰ জন্মদিৱসতো তেওঁ স্বচ্ছতা অভিযানৰ কথা স্মৰণ কৰিছে। তেওঁ পিতৃ হৰিবংশ ৰায় বচ্চনৰ এটা কবিতা মোলৈ লিখি পঠিয়াইছে। মাটিৰে গঢ়া দেহ, আনন্দেৰে ভৰা মন, কেইটামান ক্ষণৰ জীৱন, এয়াই মোৰ পৰিচয়। হৰিবংশ ৰায় বচ্চনজীয়ে এই কবিতা ফাঁকিৰ যোগেদি নিজৰ পৰিচয় দাঙি ধৰিছিল আৰু তেওঁৰ এই সুপুত্ৰ অমিতাভজীয়েও পিতৃৰ কবিতা ফাঁকিকে অকণমান সলনি কৰি মোলৈ লিখিছে, স্বচ্ছ তন, স্বচ্ছ মন, স্বচ্ছ ভাৰত মোৰ পৰিচয়। মই হৰিবংশ ৰায়জীক সন্মানপূৰ্বক প্ৰণাম যাচিছোঁ। মন কী বাতত এইদৰে জড়িত হোৱাৰ বাবে, লগতে স্বচ্ছতা অভিযান আগবঢ়াই নিয়াৰ বাবে মই শ্ৰী অমিতাভজীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, এতিয়া মন কী বাতৰ জৰিয়তে আপোনালোকৰ বিচাৰ বিবেচনা, পত্ৰযোগে আপোনালোকৰ চিন্তা ভাৱনাসমূহ মই লাভ কৰি আছোঁ। মাই গভ বা নৰেন্দ্ৰ মোদী এপৰ যোগে প্ৰতিক্ষণ মই আপোনালোকৰ সৈতে সংযুক্ত হৈ আছোঁ। এতিয়া 11 বজাৰ মন কী বাত শেষ হোৱা মাত্ৰকে আঞ্চলিক ভাষাত মন কী বাত আৰম্ভ কৰা হ'ব। এই উদ্যোগ লোৱা বাবে মই আকাশবাণীক কৃতজ্ঞতা জনাইছোঁ। হিন্দী ভাষাৰ প্ৰচলন নথকা অঞ্চলৰ জনগণেও মন কী বাতৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিব। আপোনালোকক অশেষ ধন্যবাদ।
ইমান পৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি আগবঢ়োৱা মন কী বাতৰ অসমীয়া ৰূপান্তৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই ৰিলে কৰি শুনালে।